এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা 2,750 কোটি টকা ঋণ ল'বলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত, দেশজুৰি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন, শ্বিলঙত মূল কাৰ্যসূচী, পুষ্টিবৰ্ধক চাউলক প্লাষ্টিক চাউল বুলি চলোৱা অপপ্ৰচাৰ ৰোধ কৰিবলৈ গুৱাহাটীত সংবাদ মাধ্যমৰ বাবে কৰ্মশালা, বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ অল্ড ট্ৰেফৰ্ডত আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছচাইটীক 150 কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা 12 আগষ্টত 10খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ 10টা পদ সৃষ্টিতো মন্ত্ৰীসভাই অনুমোদন জনাইছে।
অহা 12 তাৰিখে আমাৰ ৰাজ্যত নতুন 10টা সমজিলাৰ কাম আৰম্ভ হ'ব। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰী কৰে। অহা 12 আগষ্টত 10খন সমজিলাৰ উদ্বোধন হ'ব। কেবিনেটে 10খন জিলাত কোন কোন মন্ত্ৰী যাব উদ্বোধন কৰিবৰ বাবে তাৰ নিৰ্ধাৰণ কৰে।
শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা 2,750 কোটি টকা ঋণ ল'বলৈও আজিৰ মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ঋণৰ 90% ধন কেন্দ্ৰীয় চৰকাৰে উভতাই দিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই ঋণৰ এটা অংশৰে শিক্ষকসকলক বিজ্ঞান আৰু অংকৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰধান শিক্ষকক ব্যৱস্থাপনা সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব।
এই 2,750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1,733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব। 1,733 অংগনবাদী কেন্দ্ৰত
জাপানৰ 3টা কোম্পানীয়ে অসমীয়া ছাত্ৰ ছাত্ৰীক জাপানী ভাষা শিকাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ কয় যে চৰকাৰে শিক্ষাৰ্থীসকলক 1,50,000 টকাকৈ আগবঢ়াব। প্ৰথম পৰ্যায়ত 3,000 শিক্ষাৰ্থীক এই প্ৰশিক্ষণ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু কামৰ পৰ্যালোচনা চলায়। বৈঠকত ডঃ শৰ্মাই সকলো কাম স্বচ্ছতাৰে সম্পাদন কৰি সমষ্টিটোৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত 800খন আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ, ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰ স্থাপন আৰু সোণাৰী নগৰ অঞ্চলৰ পথ উন্নীতকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত 147 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আন্তঃগাঁথনি উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈ এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। 1927 চনৰ 23 জুলাইত ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বোম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু পাছলৈ আকাশবাণী ৰখা হয়। এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ চেহগালে কয় যে সুদীৰ্ঘ বছৰ ধৰি শিক্ষা, তথ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত আকাশবাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে 90 বছৰীয়া ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে আকাশবাণী এতিয়াও শক্তিশালী ৰূপত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱসৰ মূল কাৰ্যসূচী আজি শ্বিলঙত পালন কৰা হৈছে। আজি শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব ডঃ বি ডি আৰ তিৱাৰী আৰু আকাশবাণী উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগাৰকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সংগীতানুষ্ঠানত আকাশবাণীৰ গুৱাহাটী, শ্বিলং, আগৰতলা, আইজল, ইম্ফল, কোহিমা, ইটানগৰ আৰু গেংটক কেন্দ্ৰৰ অনুমোদিত সংগীত শিল্পীসকলে পৰিৱেশন কৰা সংগীতানুষ্ঠানে সকলোকে আপ্লুত কৰে। পাঁচদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে কাইলৈ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যালোচনা কৰিব। পৰহিলৈ সঞ্চালক প্ৰধানগৰাকী গুৱাহাটীলৈ আহিব আৰু 26 জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰিব। ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাঁও কেন্দ্ৰই জাজৰীৰ ঘনস্মৃতি প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীণ চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰববী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কেইবাগৰাকীও বিষয়াকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত ভিন্ন সুৰী কাৰ্যসূচীত দক্ষিণ জাজৰী অঞ্চলৰ মহিলা আৰু শিশুসকলে দিহানাম, বিয়ানাম, কবিতা আবৃত্তি আদি পৰিৱেশন কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তন্নিতা ভৰদ্বাজৰ পৰা।
ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা পুষ্টিবৰ্ধক চাউল সম্পৰ্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন কৰ্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত সমল ব্যক্তিসকলে ফৰ্টিফাইড অৰ্থাৎ পুষ্টিবৰ্ধক চাউলক প্লাষ্টিক চাউল বুলি চলা অপপ্ৰচাৰকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক অৱগত কৰায়। কৰ্মশালাত ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ জ্যেষ্ঠ কাৰ্যসূচী বিষয়া গীতাশ্ৰী ফুকন, অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ বিদ্যাগুৰু ডঃ মানস প্ৰতিম শৰ্মা, ৰাষ্ট্ৰসংঘৰ নতুন দিল্লীস্থিত পৰিপুষ্টি আৰু বিদ্যালয় আহাৰ যোগান আঁচনিৰ মুৰববী ডঃ সাৰিকা ইউনুছ আৰু খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক মিলি দাসে অংশগ্ৰহণ কৰে। উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক ডঃ অলংকাৰ কৌশিকে আগবঢ়োৱা এই কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজিৰ কৰ্মশালাৰ উদ্দেশ্য সম্পৰ্কত ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ জ্যেষ্ঠ সদস্য ভাস্কৰ জ্যোতি ভূঞাই ব্যাখ্যা আগবঢ়ায়।
এইটো প্লাষ্টিকৰ চাউল নহয়, যিটো মানুহৰ মাজত সাধাৰণ ধাৰণা আছে। এইটো পুষ্টিকৰ চাউল, মানে ইংৰাজীত তাক ফৰ্টিফাইড ৰাইচ বুলি কয়। আৰু এই চাউলটোত আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 এই তিনিওটা এলিমেণ্ট FSSI মানক অনুসৰি তাত যোগ কৰি পেলাই আমাৰ ৰেচন কাৰ্ড হোল্ডাৰসকলক এই চাউলটো খাবলৈ দিয়া হৈছে। সমস্যাটো হৈ যে আমাৰ ইয়াত এনিমিয়া বা ৰক্তহীনতা এটা ডাঙৰ এটা সমস্যা। ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ সহযোগত আমাৰ অসমৰ প্ৰায় 18খন জিলাত গাঁও পৰ্যায়ত অংগনবাড়ী চেণ্টাৰবিলাকত আৰু আমাৰ স্কুলবিলাকত, যিহেতু স্কুলবিলাকত মধ্যাহ্ন ভোজন দিয়া হয়, সেই মধ্যাহ্ন ভোজনতো এইটো চাউলেই দিয়া হয়। সেইকাৰণে ল'ৰা ছোৱালীবিলাক, আমাৰ শিক্ষকসকল, ৰান্ধনী যিসকল আছে তেওঁলোক, অংগনবাড়ী কৰ্মীসকল আৰু অন্যান্য সাধাৰণ যিসকল কনজিউমাৰ আছে, মানে বেনিফিচিয়াৰী আছে, তেওঁলোকক এই চাউলৰ বিষয়ে আমি বুজাইছোঁ। যোৱা ছেপ্টেম্বৰ মাহৰ পৰা যিমানখিনি আমি কাম কৰিলোঁ, প্ৰায় 18খন ডিষ্ট্ৰিক্টত 300তকৈ অধিক গাঁৱত অংগনবাড়ী চেণ্টাৰবিলাকত অংগনবাড়ী কৰ্মী সকলক লৈ, গাঁৱৰ মহিলাসকলক লৈ আমি এই চাউলটোৰ বিষয়ে বুজাইছোঁ। আকৌ এই চাউলটোৰ পৰাই তেওঁলোকক পায়স আৰু খিচিৰি বনাই তেওঁলোকক খুৱাইছোঁ, যাতে তেওঁলোকে গম পায় যে এইটো টেষ্টটো বেয়া নহয়, যে এইটো খাব পাৰে, বা এইটো চাউলটো কেনেকৈ ধুব লাগে, ওপৰলৈ উপঙি অহা চাউলবিলাক যে ডিছকাৰ্ড কৰিব নালাগে, কৰিব লাগে, সেইটো আমি অংগনবাড়ী পৰ্যায়ত আমি কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটো আমি সংবাদ সেৱীসকলৰ কাৰণে, চেন্সিটাইজেশ্যনৰ কাৰণে আমি এইটো কাম কৰিছোঁ।
বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যৰ পূৰ্বে সাহিত্যিকগৰাকীক নলবাৰীৰ শ্বহীদ বাকৰিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্যচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকীৰ আজি 83 বছৰ বয়সত দেহাৱসান ঘটে। যোৱা 2 বছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ অন্তত নলবাৰীৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ডঃ ভট্টাচাৰ্যৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অতুল বৰাৰ লগতে বহু দল, সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। গুৱাহাটী ৰেল ষ্টেচনটো দেশৰ প্ৰথম প্লাষ্টিকমুক্ত ৰেল ষ্টেচন হিচাপে গঢ়ি তোলাৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ পূব সীমান্ত ৰেলৱে, অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াবৰ্গ আৰু ৰঙিয়াৰ পৰিষদৰ অনুমোদিত পুনৰ ব্যৱহাৰযোগ্যকৰণ সংস্থাৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৰেল ষ্টেচন আৰু ইয়াৰ পৰিসৰৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিক আৱৰ্জনা উপযুক্তভাৱে পৃথকীকৰণ, টুকুৰা টুকুৰ কৰা, পৰিষ্কাৰকৈ ধোৱা আৰু পুনৰ ব্যৱহাৰৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত বৰ্তমান ধৰণৰ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন পদ্ধতিৰ পৰ্যালোচনা, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস কৰাৰ লগতে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে কৰ্মপন্থা অৱলম্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে উত্তৰ পূব ৰেলৱে গুৱাহাটী ৰেল ষ্টেচনক 100% প্লাষ্টিক আৱৰ্জনামুক্ত আৰু প্লাষ্টিক পুনৰ ব্যৱহাৰযোগ্য ষ্টেচনৰূপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা 19 জুলাইত খহাই নিয়া ধেমাজি আমগুৰি বগীবিল পথত লেচিয়াঘাট দলং পৰিদৰ্শন কৰে। ডঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। কামৰূপ আৰক্ষীয়ে আজি বকুত অভিযান চলাই প্ৰায় 1 কোটি টকা মূল্যৰ হেৰইন জব্দ কৰে। গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখে এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 4 জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলোৱা অভিযানত ড্ৰাগছখিনি জব্দ কৰা হয়। গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত আজি আৰক্ষীয়ে চলোৱা অভিযানত 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা হয়। আৰক্ষীয়ে 1 জন লোকৰ বাসগৃহৰ পৰা হেৰইন জব্দ কৰাৰ লগতে লোকজনক গ্ৰেপ্তাৰ কৰে। বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি জিলাখনৰ কেইবাখনো সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্ট আৰু গ্ৰাহকৰ লগতো মত বিনিময় কৰে। জিলাখনৰ সুলভ মূল্যৰ দোকানৰ একাংশ এজেণ্টে বিভিন্ন ধৰণে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে আজি নিজেই দোকানসমূহলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্টসকলক নিয়ম উলংঘন নকৰিবলৈ সতৰ্ক কৰি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্ৰীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্ৰীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহু লোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্ৰীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।
শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত 15-দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত যোগাসন, বাঁহী বাদন, কলা আৰু ভাস্কৰ্য বিষয়ত প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত কমেও 45 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ টিয়কত কৃষ্টিৰ কঠীয়া গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰো আজি সামৰণি পৰে। এই কৰ্মশালাত কমেও 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভূপেন হাজৰিকাৰ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পৰ্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰেই সমাধানৰ নিৰ্দেশ দিয়ে। সচিবগৰাকীয়ে শিলচৰ পৌৰ নিগমৰ অধীনৰ ব্যস্ত বজাৰ এলেকা, ৰাজপথ, ডাম্পিং গ্ৰাউণ্ড আৰু নগৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। লগতে তেওঁ লংগাইখাল, সোণাই ৰোডৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ অন্তত তেওঁ আৱৰ্জনা নিষ্কাশন আৰু নাগৰিক সেৱাৰ উন্নতিৰ বিষয়সমূহৰ সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকতো অংশ লয়। কাছাৰ জিলাৰ কুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক চৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে চৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰে পৰা অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ 1 উইকেট হেৰুৱাই প্ৰথম ইনিংছত 101 ৰাণ সংগ্ৰহ কৰিছে। কেএল ৰাহুল 46 ৰাণ কৰি আউট হোৱাৰ পাছত য়শস্বী জয়ছোৱালে 50 আৰু সাই সুদৰ্শন 2 ৰাণ কৰি খেলি আছে। প্ৰথম উইকেটৰ জুটিত কেএল ৰাহুল আৰু জয়ছোৱালে 94 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ আজি বেগী বলাৰ অনশুল কম্বুজৰ টেষ্ট অভিষেক ঘটিছে। আনহাতে কৰুণ নায়াৰৰ স্থানত বেটাৰ সাই সুদৰ্শন মূল একাদশত অন্তৰ্ভুক্ত হৈছে। মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ যোগী যুৱ পৰিষদে আজি সোণাৰীআটী নামঘৰত কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাবে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা 2,750 কোটি টকা ঋণ লবলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। দেশজুৰি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন, শিলঙত মূল কাৰ্যসূচী। পুষ্টিবৰ্ধক চাউলক প্লাষ্টিক চাউল বুলি চলোৱা অপপ্ৰচাৰ ৰোধ কৰিবলৈ গুৱাহাটীত সংবাদ মাধ্যমৰ বাবে কৰ্মশালা। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ অল্ড ট্ৰেফৰ্ডত আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।